ভালে আছো অনিল, তোমাৰ খবৰ কোৱাচোন। আজি তুমি বহুত ভাল খবৰ লৈ আহিছা যেন পাইছো। বঢ়িয়া, এইটো কোনটো ব্ৰেণ্ডত আহিছে? আরে এইটো বহুত ভাল খবৰ, মাঞ্চৰ নতুন প্ৰডাক্ট। মোক ইয়াৰ বিষয়ে কোৱাচোন। হয় নেকি? এইটো কিমানটা পেকেটত আহিব আৰু ইয়াৰ মূল্য কিমান হ'ব? সুন্দৰ অনিল, কিন্তু ইয়াত আমাৰ দোকানীসকলৰ বাবে কি আছে? দহ টকাৰ পেক কেনেদৰে সজোৱা হ'ব? আৰু এটা দহ টকা দামৰ পেক এটা পেটিত কিমান থাকিব? অনিল, আজি তুমি মোৰ মন ভাল লগাই দিয়া কথা এটা ক'লা। মোৰ বাবে দহ টকা দামৰ পেক এক পেটি বুক কৰি দিবা। ময়ো মোৰ গ্ৰাহকৰ কাৰণে এই ক্ৰাঞ্চি মাঞ্চ চিৰিয়েল ৰাখিম।